প্ৰথম ৰাজাৱলী দুই অধ্যায়। দাউদৰ শেষ আজ্ঞা আৰু মৃত্যু। চলোমনে নিজৰ ৰাজ্য দৃঢ় কৰা। পাছত দাউদৰ মৃত্যুৰ দিন ওচৰ চপাত তেওঁ নিজ পুত্ৰ চলোমনক এই আদেশ দি ক'লে, সকলো মৈত্যই যোৱাৰ পথেৰে মই যাওঁ, সেয়ে তুমি বলৱান হোৱা আৰু নিজৰ পুৰুষালী দেখুওৱা। তোমাৰ ঈশ্বৰ যিহুৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁ পথত চলিবা, আৰু তেওঁৰ সকলো বিধি আজ্ঞা সিদ্ধান্ত আৰু তেওঁ নিয়ম চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মুচিৰ ব্যৱস্থা পুস্তকত লিখা আছে তেনেদৰে তেওঁ বিধি আজ্ঞা শাসন প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা। আৰু সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হবা, যাতে মোৰ বিষয়ে যিহুৱাই কোৱা এই বাক্য তেওঁ সিদ্ধ কৰিব বোলে। তোমাৰ সন্তানসকলে যদি সত্যভাৱে সকলো চিতেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ'লে ইজৰাইলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ'ব। চৰিয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু জেঠৰ পুত্ৰ অমাছা, ইজৰাইলৰ এই দুজন সেনাপতিলৈ যি কৰিলে সেই বিষয়ে তুমি জানা। তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে, আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে। এতেকে তুমি নিজ জ্ঞান অনুসাৰে তেওঁলৈ ব্যৱহাৰ কৰিবা, আৰু তেওঁ পকা চুলি শান্তিৰে মৈদামলৈ নামিব নিদিবা। কিন্তু গিলিয়দিয়া বৰ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা, আৰু তোমাৰ মেজত বহুতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবৰচালুমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল। আৰু চোৱা, বহুৰিয়মত থকা বিন্যামিনীয়া গেৰাৰ পুত্ৰ চিমিও তোমাৰ লগত আছে, যিজনে মই মহনিয়মলৈ যোৱা দিনা মোক অতিক্ষয়ৰূপে হাও দিছিল। পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ জৰ্দনলৈ আহিছিল, আৰু তাতে মই যিহুৱাৰ নামেৰে শপত কৰি তেওঁক ক'লো, মই তোমাক তৰোৱালেৰে বধ নকৰোঁ। এই হেতুকে তুমি এতিয়া তেওঁক নিদোষী বুলি নাভাবিবা। তুমি এজন জ্ঞানবান লোক আৰু তেওঁলৈ কি কৰা উচিত সেই বিষয়ে তুমি জানা। তুমি তেওঁৰ পকা চুলি তেজেৰে সৈতে তেওঁক মৈদামলৈ নমাই দিবা। তাৰ পাছত দাউদ নিজৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল। তেওঁ দাউদৰ নগৰত মৈদাম দিয়া হ'ল। দাউদে ইজৰাইলৰ ওপৰত 40 বছৰ ধৰি ৰাজত্ব কৰিছিল। তেওঁ 7 বছৰ হিব্ৰুণত আৰু 33 বছৰ জিৰচালেমত ৰাজত্ব কৰিছিল। তেতিয়া চলোমন নিজ পিতৃ দাউদৰ সিংহাসনত বহি তেওঁ ৰাজ্য অতিশয় দৃঢ় কৰিলে। সেই সময়ত হগ্ৰীতৰ পুত্ৰ অদুনিয়া চলোমনৰ মাতৃ বেতছেবাৰ ওচৰলৈ আহিল। তেতিয়া বেতছেবাই সুধিলে, ভালৰ অৰ্থে আহিছানে? তেওঁ উত্তৰ দি ক'লে, ভালৰ অৰ্থেই। তেওঁ পুনৰ ক'লে, তোমাৰ আগত কিছু কথা ক'ব লগা আছে। তেতিয়া তেওঁ ক'লে, কোৱা। তেতিয়া অদুনিয়াই ক'লে, তুমি জানা যে ৰাজ্য মোৰহে আছিল আৰু মইহে ৰজা হ'ম বুলি গোটেই ইজৰাইলে মোক আশা কৰিছিল। তথাপি ৰাজ্য সলনি হৈ মোৰ ভাই হ'ল, কিয়নো যিহুৱাৰ দ্বাৰাইহে তেওঁ হ'ল। এই হেতুকে এতিয়া মই তোমাৰ আগত এটি নিবেদন কৰিম, সেই বিষয়ে তুমি অসন্মত নহবা। তেতিয়া বেতছেবাই ক'লে, কোৱা। তেতিয়া অদুনিয়াই ক'লে, অনুগ্ৰহ কৰি চলোমন ৰজাক কোৱা, তেওঁ যেন চুনেমিয়া অবিশ্বগক মোক পত্নীৰূপে দিয়ে, কিয়নো তেওঁ তোমাত অসন্মত নহ'ব। তেতিয়া বেতছেবাই ক'লে, বাৰু, মই তোমাৰ বিষয়ে ৰজাৰ লগত কথা পাতিম। পাছত বেতছেবাই অদুনিয়াৰ বিষয়ে কথা পাতিবলৈ চলোমন ৰজাৰ ওচৰলৈ গ'ল। তাতে ৰজাই তেওঁক আগবহাই লগ ধৰিবলৈ উঠি আহিল আৰু তেওঁ আগত প্ৰণিপাত কৰিলে। তাৰ পাছত তেওঁ নিজৰ সিংহাসনত বহিল আৰু তেওঁ মাতৃৰ কাৰণে এখন আসন যুগুত কৰিলে। তেওঁ ৰজাৰ সোঁফালে বহিল। তেতিয়া তেওঁ ক'লে, মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ, সেই বিষয়ে তুমি মোক অস্বীকাৰ নকৰিবা। তেতিয়া ৰজাই ক'লে, হে মোৰ মাতৃ, খোজক, কিয়নো মই আপোনাক অস্বীকাৰ নকৰোঁ। তেতিয়া বেটছেবাই ক'লে, তোমাৰ ককাই অদুনিয়া লগত সুনেমিয়া অবিশ্বজ্ঞক পত্নীৰূপে দিয়া হওক। তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক'লে, আপুনি অদুনিয়াৰ কাৰণে সুনেমিয়া অবিশ্বজ্ঞক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই? কিয়নো তেওঁ মোৰ বৰ ককাই, এনেকি অব্যাৰ্থৰ পুৰোহিত আৰু চৰুয়া পুত্ৰ যোৱাবৰ কাৰণেও খোজক। তেতিয়া চলোমন ৰজাই জিহুৱাৰ নামেৰে শপত লৈ ক'লে, অদুনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ'লে ঈশ্বৰে মোলৈকো এইদৰে কৰক বা তাতোতকৈও অধিক দণ্ড দিয়ক। এই হেতুকে এতিয়া যিজনে নিজৰ প্ৰতিজ্ঞা অনুসাৰে মোক সুস্থিৰ কৰি মোৰ পিতৃ দায়ুদৰ সিংহাসনত মোক বহুৱালে আৰু মোৰ বংশৰ স্থাপন কৰিলে, সেই জিহুৱাৰ জীৱনৰ শপত আজি নিশ্চয় অদুনিয়াৰ প্ৰাণদণ্ড হ'ব। তেতিয়া চলোমন ৰজাই জিহুৱাদাৰ পুত্ৰ বনায়াক পঠিয়াই দিলে। তেওঁ অদুনিয়াক বিচাৰি পাই তেওঁক বধ কৰিলে। পাছত ৰজাই অবিয়াৰ্থৰ পুৰোহিতক ক'লে, তুমি অনাথুতলৈ নিজ উত্তৰাধিকাৰৰ ভূমিলৈ যোৱা, তুমিও মৃত্যুৰ যোগ্য, তথাপি মই এই সময়ত তোমাৰ প্ৰাণদণ্ড নকৰোঁ, কাৰণ তুমি মোৰ পিতৃ দায়ুদৰ আগত প্ৰভু জিহুৱাৰ চন্দুক বৈ নিছিলা আৰু মোৰ পিতৃৰ দুখভোগৰ সকলো সময়ত তুমিও দুখভোগ কৰিছিলা। এইদৰে চিলুত এলিৰ বংশৰ অহিতে জিহুৱাই কোৱাৰ বাক্য যেন সিদ্ধ হয়। এইকাৰণে চলোমনে অবিয়াৰ্থৰ পুৰোহিতক জিহুৱাৰ পুৰোহিত পদৰ পৰা অব্যাহতি দিলে। তেতিয়া সেই ঘটনাৰ বাতৰি জোৱাবলৈ আহিল, কিয়নো জোৱাব যদিও অবুৰচালোমৰ ফলীয়া নাছিল, তথাপি অদুনিয়াৰ ফলীয়া হৈছিল। সেইকাৰণে তেওঁ জিহুৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল। পাছত জোৱাব জিহুৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এইবুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে। তেতিয়া তেওঁ জিহুৱাদায়ৰ পুত্ৰ বনায়াক পঠিয়াই ক'লে, যোৱা, তেওঁক বধ কৰা। তেতিয়া বনায়াই জিহুৱাৰ তম্বুলৈ গ'ল আৰু তেওঁক ক'লে, ৰজাই কৈছে তুমি বাহিৰলৈ ওলাই আহা। তেতিয়া তেওঁ ক'লে, নহয়, মই এই ঠাইতে মৰিম। তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ'ল আৰু তেওঁ ক'লে, যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে। তেতিয়া ৰজাই ক'লে, তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা, তেওঁক বধ কৰি তেওঁক মৈদাম দিবা। সেইদৰে কৰিলে যোৱাবে যি নিদোষীৰ ৰক্তপাত কৰিছিল সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃবংশৰ পৰা দূৰ কৰিবা, আৰু জিহুৱাই তেওঁ ৰক্তপাতৰ দোষ তেওঁৰ এই ওপৰত থ'ব, কিয়নো তেওঁ মোৰ পিতৃ দায়ুদে নজনাকৈ তেওঁ নিজতকৈ ধাৰ্মিক আৰু উত্তম দুজন লোকক, অৰ্থাৎ ইজৰাইলৰ প্ৰধান সেনাপতি নেৰৰ পুত্ৰ অবনেৰক আৰু জিহুদাৰ প্ৰধান সেনাপতি জেথৰৰ পুত্ৰ অমাছাক আক্ৰমণ কৰি তৰোৱালৰ দ্বাৰাই বধ কৰিছিল। তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁ বংশৰ মূৰত চিৰকাললৈকে থাকক। তেওঁ দায়ুদ আৰু তেওঁৰ সন্তানসকললৈ, তেওঁ বংশলৈ আৰু তেওঁ সিংহাসনলৈ জিহুৱাৰ পৰা সৰ্বদাই শান্তি হ'ব। তেতিয়া জিহুৱাদাৰ পুত্ৰ বনায়াই উঠি গ'ল আৰু তেওঁ আক্ৰমণ কৰি বধ কৰিলে। পাছত মৰুপ্ৰান্তত থকা তেওঁ নিজৰ ঘৰলৈ নিলে আৰু তেওঁক তাতে মৈদাম দিলে। পাছত ৰজাই তেওঁৰ পদত জিহুৱাদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াৰ্থৰ পদত চাদুকক পুৰোহিত নিযুক্তি কৰিলে। তাৰ পাছত ৰজাই মানুহ পঠিয়াই চিমিক মতাই আনি ক'লে, তুমি জিৰচালেমত নিজৰ কাৰণে এটা ঘৰ সাজা আৰু তাতে আহি বাস কৰা। সেই ঠাইৰ পৰা তুমি আন কোনো ঠাইলৈ ওলাই নাযাবা, কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদুন জুৰি পাৰ হ'বা সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব। সেই বিষয়ে জানিবা, তেতিয়া তোমাৰ ৰক্তপাতৰ দুখ তোমাৰেই মূৰত থাকিব। গতিকে চিমিয়ে ৰজাক ক'লে, আপুনি যি কথা কৈছে সেয়ে উত্তম। মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক'লে আপোনাৰ এই দাসে সেইদৰে কৰিব। পাছত চিমিয়ে অনেক কাললৈকে জিৰচালেমত বাস কৰিলে। কিন্তু তিনি বছৰৰ মূৰত চিমিৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখিছ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ'ল। তেতিয়া লোকসকলে ক'লে, চোৱা, তোমাৰ বন্দীহঁত গাতত আছে, এইবুলি কোনোবাই চিমিক ক'লে। তেতিয়া চিমিয়ে উঠি গাধ সজাই তেওঁৰ বন্দীবোৰ বিচাৰি গাতত থকা আখিছৰ ওচৰলৈ গ'ল আৰু গাতৰ পৰা তেওঁ বন্দীবোৰক লৈ আহিল। পাছে চিমি জিৰচালেমৰ পৰা গাতলৈ গৈ উভতি অহাৰ কথা কোনোবাই আহি ৰজা চলোমনক জনালে। তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিক মতাই আনিলে আৰু তেওঁ ক'লে, যিদিনা তুমি বাহিৰ ওলাই কোনোফালে যাবা সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব। এইদৰে জানো জিহুৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই আৰু এই বিষয়ে নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই। তেতিয়া তুমিও কৈছিলা, মই যি শুনিলোঁ সেয়ে উত্তম। এতিয়া জিহুৱাৰ নামেৰে দিয়া শপত আৰু মই তোমাক দিয়া আজ্ঞা তুমি কিয় পালন কৰা নাই? ৰজাই চিমিক পুনৰ ক'লে, মোৰ পিতৃ দায়ুদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে সেই বিষয়ে তুমি জানি আছা। এতেকে এতিয়া জিহুৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব। কিন্তু চলোমন ৰজাই আশীৰ্বাদ পাব আৰু জিহুৱাৰ সন্মুখত দায়ুদৰ হিংসাখন চিৰকাললৈকে থাকিব। পাছৰ ৰজাই জিহুৱাদাৰ পুত্ৰ বনায়াক আজ্ঞা কৰিলে আৰু বনায়া ওলাই গৈ তেওঁ আক্ৰমণ কৰি বধ কৰিলে। এইদৰে চলোমনৰ হাতত ৰাজ্য দৃঢ় হ'ল।